আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বাট পথ, চৰকাৰী কাৰ্যালয়, বিদ্যালয় আদি কৃত্ৰিম বানত বুৰ গৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰ আগলি বতৰা অনুসৰি আজিৰে পৰা 9 অক্টোবৰলৈ অসমৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ হৈ থাকিব। বতৰ বিজ্ঞান কেন্দ্ৰটোৱে ৰাজ্যৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট আৰু য়েল এলাৰ্ট জাৰি কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বজ্ৰপাতৰ সৈতে আকাশ ডাৱৰীয়া হৈ থাকিব বুলি কেন্দ্ৰটোৱে প্ৰকাশ কৰিছে। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ চালমাৰা মানকাছাৰ জিলাত অত্যাধিক বৰষুণৰ আশংকাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কৰিমগঞ্জ, লখিমপুৰ আৰু ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। যোৱা 48 ঘণ্টাত নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ আছে। অনন্তনগৰ, নবীন নগৰ, জুৰোড, ৰাজগড়, পূবশৰণীয়া আদি অঞ্চলত জীৱন যাত্ৰা ব্যাহত হৈছে। আজি দিনৰ ভাগত অনিল নগৰ অঞ্চলত NDRF আৰু SDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান চলায়। গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল আৰু মেয়ৰ মৃগেন শৰণীয়াই ভয়াৱহ শ্ৰীকেতাৰ লগতে শিলচাপৰ আদি অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীসিংহালে কয় যে যোৱা 48 ঘণ্টাত গুৱাহাটী মহানগৰীত প্ৰায় 168 মিলিমিটাৰ বৰষুণ হৈছিল। ইয়াৰ বিপৰীতে যোৱা ছেপ্টেম্বৰ মাহত 171 মিলিমিটাৰ বৰষুণ হৈছিল। ইৰাণৰ মানৱ অধিকাৰ কৰ্মী নাৰ্গিচ মহম্মদীলৈ 2023 বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে শ্ৰীমতী মহম্মদীলৈ এই বঁটা আগবঢ়োৱা হৈছে। শান্তিৰ নোবেল বঁটা লাভ কৰা 29গৰাকী মহিলা হিচাপে পৰিগণিত হোৱা নাৰ্গিচ মহম্মদী বৰ্তমান কাৰাগাৰত আছে। তেওঁক 13 বাৰ গ্ৰেপ্তাৰ, 5 বাৰ দোষী সাব্যস্ত কৰাৰ লগতে 31 বছৰৰ কাৰাবাস দিয়া হৈছে। ইৰাণৰ মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু মানৱ অধিকাৰ তথা সকলোৰে স্বাধীনতাৰ হকে মাত মতাৰ বাবে নাৰ্গিচ মহম্মদীলৈ নোবেল সমিতিয়ে শান্তিৰ নোবেল বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত লয়। কাইলৈ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দল আহি উপস্থিত হ'ব। ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিন চিং চিয়াঙৰ নেতৃত্বত এই বিশেষজ্ঞৰ দলটো কাইলৈ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব। তিনিদিন মৈদাম ক্ষেত্ৰৰ বিশেষজ্ঞৰ দলটোৱে তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাটো নিৰ্ভৰ কৰিব। ইতিমধ্যে মৈদামস্থলীত থকা 28টা মৈদাম চাফচিকুণ কৰি তোলা হৈছে। ইউনেস্কোৰ এই বিশেষ প্ৰতিনিধি দলটোক আদৰিবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগ, প্ৰত্নতত্ব সঞ্চালকালয় অসম, শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ লগতে স্থানীয় সাজু হৈ উঠিছে। মাজুলীৰ শ্ৰীৰাম চাপৰিত কাইলৈ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় মুকলি কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই চিকিৎসালয়খন উদ্বোধন কৰিব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, মাজুলীৰ বিধায়ক ভূৱন গাম আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী উপস্থিত থাকিব। এই আয়ুৰ্বেদিক চিকিৎসালয়খনে মাজুলীবাসীক চিকিৎসাৰ ক্ষেত্ৰত বহুখিনি সকাহ দিব বুলি আশা কৰা হৈছে। আৰক্ষীয়ে আজি গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কৰিমগঞ্জ জিলাৰ 2টা স্থানৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ চিৰাবাৰী আৰু কৰিমগঞ্জ চহৰত অভিযান চলাই আৰক্ষীয়ে 9000 বটল অবৈধ কফ চিৰাপ আৰু 11.5 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে 4জন লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিশ্বনাথ, হোজাই আৰু তামোলপুৰ জিলাৰ পৰা অংশকালীন সংবাদদাতা পদৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে 20 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থী স্নাতকোত্তৰ ডিপ্লমা, সাংবাদিকতাৰ স্নাতক বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স 24ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে প্ৰাৰ্থী জিলা মুখ্য কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীৰ ন্যূনতম 2 বছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা হ'ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে www.newsonair.gov.inত এই বিষয়ে সবিশেষ তথ্য লাভ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে একপি পাছপৰ্ট আকাৰৰ ফটোসহ স্ব-প্ৰত্যয়িকৰ নথি 20 অক্টোবৰৰ ভিতৰত ডাকযোগে অথবা নিজে আকাশবাণী গুৱাহাটীৰ চান্দমাৰী কাৰ্যালয়ত জমা দিব লাগিব। আবেদন পত্ৰসমূহ হেড অব অফিচ, আকাশবাণী গুৱাহাটী, চান্দমাৰী, গুৱাহাটী 7800-3লৈ প্ৰেৰণ কৰিব লাগিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।